হিট 93.5 ৰেড এফ এম মৰ্নিং নম্বৰ 1 অফ মানডে আৰু এটা এই ট্ৰেকটো শুনাৰ লগে লগে ফ্ৰাইডে মৰ্নিঙত খবৰ হৈ গ'ল কিহৰ আজি ৰেড ট্ৰেড মিলৰ আৰু আজি ৰেড ট্ৰেড মিলত আমি ফিচাৰ কৰিম শাহিদ কাপুৰৰ আপুনি যদি এতিয়ালৈ উৰ্তা পঞ্জাব ছবিখনৰ ট্ৰেইলাৰ চোৱা নাই আই উড ছাজেষ্ট প্লিজ গ' এণ্ড ৱাচ ইট এই ছবিখন অতি সোনকালে ৰিলিজ হ'বলৈ গৈ আছে আৰু এইখন এখন মাল্টি ষ্টাৰৰ মুভি এই ছবিখনৰ মেইন ষ্টাৰ কাষ্ট হিচাপে মেইন লিডত আছে নান আদাৰ দেন শাহিদ কাপুৰ এজ টমি সিং এই ছবিখনত তেখেতে সাংঘাতিক এটা ভাল পাৰফৰ্মেঞ্চ দিয়া বুলি প্ৰত্যেকে অনুমান কৰিছে কাৰণ ট্ৰেইলাৰে যদি ইমান ভাল মুভিখন কিমান ভাল হ'ব ইনফেক্ট শাহিদ কাপুৰে নিজে কৈছে যে এই ছবিখনৰ ৰোলটো তেখেতে প্লে কৰোঁতে তেখেতৰ বহুতে প্ৰব্লেম হৈছিলে কাৰণ তেখেতে বহুত প্ৰিপেয়াৰ কৰিবলগীয়া হৈছিল আৰু সেইবাবে তেখেতে কৈছে যে দিছ ইজ ওৱান অফ দ্য মষ্ট স্কেৰিয়েষ্ট ৰোল দেট আই হেভ এভাৰ প্লেড বাট এটা কথা ক'ব লাগিব যে শাহিদ কাপুৰ ইউ জাষ্ট প্ৰুভড ইট এগেইন আৰু সেই তেখেতৰ ফিটনেছ আৰু ডেডিকেশ্যনৰ বাবে আমি তেখেতক আজি ফিচাৰ কৰিছো আজিৰ ৰেড ৰেড মিলত আৰু এতিয়া ইয়াৰ লগে লগে সময় হৈ গ'ল ফ্ৰাইডে মৰ্ণিঙত আকৌ বঢ়িয়া এটা ট্ৰেক প্লে কৰাৰ আপুনি এনজয় কৰি আছে আজিৰ আমাৰ ফ্ৰাইডে মৰ্ণিং নাম্বাৰ 1 শ্ব' 93.5 ৰেড এফ এম বজাতে ৰহক।